Good evening, Ito Akeshwani Kohima. Samlaga Kobopuria Sim Kong Nongla, Pohila Headlines. Minister P. Paiwang Kwanyakpra, Supervisory Board Laga Assisted Reproductive Technology and Surrogacy Act, Aro PCPNDT Act Laga Sopsi Pohila Meeting to Chair Kurise. Supreme Court Pra, Shadow Caste, or Shadow Tribes Pitori, Subclassification Koribuli Paria to Janai Se. Lok Sabha MP S. Bomber Jami Rakwesi, India Sarkar ba naga political solution implement koribuli diri kori dia terika ri chalai ase aro district executive force wo khabra zero FIR pendency laga kamyab to manaise etia pura khobor assisted reproductive technology and surrogacy act aro preconception and prenatal diagnostic techniques PCPNDT act laga state supervisory board laga sabse pahila meeting do kohimari rakise meeting de minister of Health or Family Welfare P. Paiwang Kwanyakpra Chia Koregena, Board Dubara Banai Dia Kani Munkushi Janai Dise, Thereby Department of Health or Family Welfare Lokodi Onorat Kore, Indonesian Act Implement Korea Samoyed State Laka, Socio Culture Dusurabra Alak Thakyadu Sairakibali Kwarise, Board Member Bra State PCPNDT Act Implement Korea Loko Juria ECOC Kutakurise, Idubra Fasla Banaigena, District Appropriate Authority Aro Chief Medical Officer Bra, Karapra Sairakigana, Aro Bishido, Ultrasound Clinics, the Inspection Koribali, Aro Act to Provision Dia Hisapi, Tik Samoy Reports Divali Ase, Board Members Bra, Fasla Banaigena, Chief Minister, Health Insurance Scheme Nichidi, In Vitro Fertilization IVF Aro, Intrauterine Insemination IUI Treatment Do, Saigena, Milai Divali Karni, Proposal Othai Divali Ase. Doctors Khan, State Baharbra, IVFD, Counseling Karni, Ayabra, Nagaland Medical Counseling Nichidi, Temporary Registration Koribalagi, Aro IUI, Procedures Performed Korea Hospitals Laga Registration Karni, District Logot, Janai Dibulilage, Board Pra, Fesla Banagana, Act Namania Hoile, Medical Establishment Kilabi Kara, Action Logo, Aro Saza Dibulia Se. Ekta bishi dangor judgment diare Supreme Court pa states laga takotu aji mani rakhekana Shadow Caste aru Shadow Tribes SCSTs subclassified reserved category groups do nature backwardness di dhorekana alag alag groups di bhag kori dikena reservation laga benefits kan parhai dibole ase ekta 7 judge consideration bench de Chief Justice of India DY Chandrachud pra loigena judgment do 2004 AV Chennaiya versus State of Andhra Pradesh Judgment Laka Apex Court Ruling Oper Choita Ru Ekta Majority Ba Dise. 2004 Ruling Bra Kwado SCSTs Laka Subclassification Bra Article 341 Namani John Toba President Lago Di SCSTs Laka List DR Goribuli Diase. Member of Parliament Lok Sabha Aro President Nagaland Pradesh Congress Committee NPCC S. Sipungmaran Jamirba Ajikwese Naga Political Solution Implement Kurialuku Juriadi India Sarkarba Diri Kuridia Terikadu Chalayase Edu Karoni Daiba Naga Manukan Awas Milaikena Julti Implement Kuribali Thaka Dibali Koikena Central Sarkar aro Naga political groups majhe 2015-2017 ke agreements banai diya pasodi itia diri kuri diya sibili koise. Ekta press conference to Congress bhavan kohimari kotha kori jamewa umiti se state sarkar ba opposition nathake sarkar ekta banai gina solution joldi anibuli fasla kuriya bra duita party khan logote bi issue di solution pungjai dibuli mutob dibo. MP bra muntuk janai dise ke munjo kuriya terms implement kuriya apot India Sarkar ba interlocutors kan bodli kuri dise John Dobra come to diri kuri dise. Taibra Armed Forces Special Powers Act dobara lagai dia upar bi munafsus janai dise. Taibra kosi ke ceasefire monitoring groups ba mun nadia karni manu murai dia aro manu khan upar khushi khushi taxation bishi uthi jai ase. Jamir ba state sarkar lokodi opposition athakya sarkar ekta propose kuri adi ninda kuri dise John Dobra democracy do komjo kuri dia sibili koise. District Executive Force DEF Wokabra Unity Soap Cases Registered Thakya De Investigation Khotam Kori Diyekena Zero FIR Pendency Laka Kamiyab Do Manai Se ইটো মানিয়া ইভেণ্ট ইকটাডো চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ৱোকা কনফাৰেন্স হল দি যোৱাকালি যোগা কৰি কিনে অকেশ্যনটো মানাইছে। ইভেণ্টে স্পেচিয়েল গেষ্ট হিচাপে কথা কৰি ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ ৰেঞ্জ নাগালেণ্ড ৰিমা সেনেপা কৈছে 256 কেচেছ ডিছপেন্স কৰিয়াটো ডাঙৰ কামিয়াবিকা আছে। তাইৰ বা পুৰা টীমটোৱে চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ৱোকা আউটোলা টি এম চেম্বাৰ লৈ কিনা ডি এ এফ ৱোকা লগা চব ৰেংকছ আৰু ফাইলছ পৰা ইউনিট ফিটৰ দি এফিচিয়েঞ্চি আৰু জিমিটাৰ কাৰণে নতুন ষ্টেণ্ডাৰ্ড বনাই দিয়া দি বাধাই দিছে। জাষ্টিছ ডেলিভাৰী মেকানিজম টাকত কৰি দিবলৈ কাৰণে লিমা চেনাপা অফিচাৰ্ছ লগতে এলাইড ইনষ্টিটিউচনছ খান ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন আৰু জুডিচিয়াৰীৰ লগতে মিল মিলাপতি কাম কৰিবলৈ অনুৰোধ কৰিছে। নতুন ক্ৰিমিনেল ল লগা দৰকাৰ জনাই দি কিনে টাইপ অফিচাৰ্ছ আৰু বিশিষ্ট অফিচাৰ ইনচাৰ্জ আৰু ইনভেষ্টিগেশ্যন অফিচাৰ্ছ লগতে লজ আৰু জিমিটাৰ খান বুজিবলৈ আৰু ইটো হিচাপ কাম কৰি কিনে ন্যায় ঠিক দিবলৈ অনুৰোধ কৰি দিছে। অকেশ্যনটি কথা কৰি এডিশ্যনেল ডেপুটি কমিশনাৰ ৱোকা ফৰহিদ সি নিউৱেই পৰা কৈছে ইটো ইভেণ্টটো বেছি মনোঠাই দিয়ে আৰু ৱোকা পুলিচ কাৰণে ফুটানি সময় আছে আৰু ইটো কামিয়াৰ পৰা পাব্লিক ছাৰ্ভিচ ঠিক দিয়া দি চামিল থাকে চব অফিচাৰ্ছ লগা ভাল কাম কৰিয়াটো দেখাই আছে বুলি কৈছে। আপনি খান আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান বা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। লোকসভাৰ পৰা মিনিষ্ট্ৰী অফ এডুকেশ্যন লগত জৰিয়া ডিমাণ্ডছ ফৰ গ্ৰান্টছ দি কথা বাৰ্তা কৰিছে। হাউছ দি কথা বাৰ্তা শুৰু কৰি দি কেনে টিজাছ ফি চৰিয়া বিজেপিৰ পৰা কৈছে কি দেশ দি যোৱা 10 সময়তে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এডুকেশ্যন লগা কোৱালিটিটো বেছি ভাল হৈ যাইছে। তাৰ পৰা কৈছে কি এইটো চাল বাজেটে কিছুমান প্ৰভিজনছ বনাই কিনা নৱজোৱান লগা কিবা চিটি বিল্ডিং আৰু টাই কাউঞ্চিল ফ্ৰী লাইন বনাই দিবলৈ আছে। চৰিয়াৰ পৰা কৈছে বাজেট পৰা ডাইৰেক্ট আৰু ইনডাইৰেক্ট এমপ্লয়মেণ্ট বনাই দিবলৈ আৰু 4 crore নাও জৱান কাৰণে স্কিল ট্ৰেইনিংটো দিবলৈ দৰকাৰ ৰাখি আছে। তাৰ পৰা কৈছে কি হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট লগা বাজেটটো 2013-14 দেখালি 26,750 crore টকা থাকিছে কিন্তু এতিয়া 71% পৰা উঠাই দি কিনে 47,000 crore টকা ওপৰ হৈছে। মহম্মেদ জাৱেদ কংগ্ৰেছ পৰা স্কুলছ আৰু কলেজেছ দি ভেকেণ্ট পজিচন থকা লগা জনাই দিছে। তাৰ পৰা কৈছে কি স্কুলছ আৰু কলেজেছ দি ভেকেণ্ট ছিটছ বেছি থাকি আছে যোনখনটো ভৰ্তি কৰি দিবলৈ লাগিব। জাৱেদ পৰা কৈছে স্কুলছ দি 4,80,000 টিচাৰ পজিচন খালী আছে আৰু 61,000 ওপৰতো চেণ্ট্ৰেল ইউনিভাৰ্চিটিছ দি এতিয়া বি ভৰ্তি কৰি অনাই বুলি কৈ দিছে। ডিজাষ্টাৰ মেনেজমেণ্ট এমেণ্ডমেণ্ট বিল 2024 আজি লোকসভাত মিনিষ্টাৰ অফ ষ্টেট ফৰ হোম নিত্যানন্দ ৰায় পৰা ইণ্ট্ৰডিউচ কৰি দিছে। বিল পৰা ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005 বদলি কৰি দিবলৈ আছে। এইটোৰ পৰা নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিছ লগা কাম ঠিক কৰিয়াটো তাকত কৰি দিবলৈ আছে। এইটোৰ পৰা অথৰিটিছ লগতে ইম্পাৱাৰ কৰি দি কিনে নেশ্যনেল এক্সিকিউটিভ কমিটি আৰু ষ্টেট এক্সিকিউটিভ কমিটি লগা বদলি নেশ্যনেল লেভেল আৰু ষ্টেট লেভেল দি ডিজাষ্টাৰ প্লান কৰিবলৈ তৈয়াৰ কৰি দিবলৈ আছে। ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005 বনাই দিয়াটো ডিজাষ্টাৰ লগা ইফেক্টিভ মেনেজমেণ্ট কৰিবলৈ নিমিত্তে আছে। এক্ট লগা মতলবটো দৰকাৰ ইনষ্টিটিউচনেল মেকানিজম ৰাখি কিনে ডিজাষ্টাৰ মেনেজমেণ্ট প্লান লগা ইমপ্লিমেণ্ট কৰি এখন তৈয়াৰ কৰি কিনে চাই ৰাখি দিবলৈ আছে। আৰু এক মহিনা ৰাখিয়া ছামাৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰামটো ল ষ্টুডেণ্টছ কাৰণে নাগালেণ্ড ষ্টেট লিগেল ছাৰ্ভিচেছ অথৰিটি এন এছ এল এছ এ পৰা জৰকাৰ কৰিয়াটো আজি শেষ হৈছে। এইটো শেষ কৰিয়া প্ৰগ্ৰামটো ডি চি কনফাৰেন্সত কহিমাৰী ৰাখি কেনে এন এছ এল এছ এ মেম্বাৰ ছেক্ৰেটাৰী ভিক্টৰ সীমা এন জি এছ পৰা কৈছে কি ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰামটো সদায় চাল ল ষ্টুডেণ্টছ লগতে দি কিনে আহি থকা সময় প্ৰেক্টিচ কৰাৰ লগতে ৰিলেভেণ্ট হ'ব বুলি আলগ আলগ ছাবজেক্ট মেটাৰ দি এটা গ্লেন্সটো দি আছে। তাৰ পৰা কৈছে কি লিগেল ছাৰ্ভিচেছ অথৰিটিছ বনাই ৰখাটো লিগেল ছাৰ্ভিচেছ এক্ট 1987 জেৰি কনষ্টিটিউচন বা হুকম হিচাপ বনাই দিছে যোনটোৱে লিগেল ছাৰ্ভিচেছ অথৰিটিছটো হাইৰাৰ্কি হিচাপে নেশ্যনেল ষ্টেট ডিষ্ট্ৰিক্ট আৰু তাক লোকছ পৰা আহি থাকি আছে। চেম্বাৰ পৰা কৈছে কি লিগেল ছাৰ্ভিচেছ অথৰিটিছ বনাই দিয়াৰ পৰা লিগেল এৱেৰনেছ দিবলৈ আৰু লিগেল এছিষ্টেঞ্চ দি কিনে সমাজ লগা গৰীব আৰু দুখী খান উঠাই দিবলৈ আছে। 60 ওপৰ ল ষ্টুডেণ্টছ খান পৰা ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰামটো খতম হৈছে যোনটো জুলাই 1 তাৰিখ পৰা ৰাখি কিনে অগষ্ট 1 তাৰিখ তাক খতম হৈছে। খবৰ শেষটি হেডলাইন দুবাৰ জনাই দি আছে। মিনিষ্টাৰ পি পাইৱাং কন্যাক পৰা চুপাৰভাইজৰী বৰ্ড লগা এছেষ্টেড প্ৰি প্ৰডাক্টিভ টেকনলজি এণ্ড চাৰোগেচি এক্ট আৰু পি চি পি এন ডি টি এক্ট লগা সবচে পহিলা মিটিংটো চেয়াৰ কৰিছে। সুপ্ৰিম কোৰ্ট পৰা শ্বেডুল কাষ্ট আৰু শ্বেডুল ট্ৰাইবছ ভিতৰ দি চাব ক্লাছিফিকেশ্যন কৰিবলৈ পাৰিয়াটো জনাইছে। লোকসভাৰ এম পি এসে বোমরণ জানিবা কৈছে কি ইন্ডিয়া সরকার বা নাগ পলিটিক্যাল সলিউশন ইমপ্লিমেন্ট করি দেরি করে দিয়া ডেরিকা দুই চলাই আছে আর ডিস্ট্রিক্ট এক্সিকিউটিভ ফোর্স বোখাবা জিরো এফআইআর পেন্ডেন্সি লাগা কামিয়াবো মানাইছে আর আজিরা জেলা নাগামিজ খবর ইমান দিয়ে শেষ করে আছি আপনি কান সব কারণে ভাল রাতি হবি।